الذين قال لهم الناس إن الناس قد جمعوا لكم فاخشوهم فزادهم إيمانا وقالوا حسبنا الله ونعم الوكيل.
তেওঁলোকক মানুহে কৈছিল, তোমালোকৰ বিৰুদ্ধে সৈন্য বাহিনী সমবেত হৈছে, গতিকে তোমালোকে সিহঁতক ভয় কৰা উচিত। কিন্তু এই কথাৰ ফলত তেওঁলোকৰ ইমান আৰু অধিক বৃদ্ধিহে হ'ল। লগতে তেওঁলোকে ক'লে, আল্লাহেই আমাৰ বাবে যথেষ্ট, আৰু তেওঁ কিমান যে উত্তম কৰ্মবিধায়ক।